গীতমালা 140 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে দাউদৰ ৰচিত গীত। হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা। তেওঁলোকে মনে মনে কুকল্পনা কৰে আৰু প্ৰতিদিনে যুদ্ধলৈ উত্তেজিত কৰে। তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে। তেওঁলোকৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে, চেলা। হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা। মোৰ ভৰি যেন উজুতি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে। অহংকাৰীবোৰে মোলৈ গুপুতে ফান প্ৰস্তুত কৰিলে। তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে। তেওঁলোকে বাটৰ কাষত মোলৈ ফান পাতিলে, চেলা। মই জিহুৱাক ক'লো, তুমিয়েই মোৰ ঈশ্বৰ। হে জিহুৱা, মোৰ কাকতিৰ স্বৰলৈ কাণ পাতা। হে জিহুৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকৰ্তা, যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা। হে জিহুৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা, তেওঁলোকৰ ষড়যন্ত্ৰ সফল হ'বলৈ নিদিবা, চেলা। যিসকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ উঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক। তেওঁলোকৰ ওপৰত জ্বলন্ত আঙঠা পৰক, তেওঁলোকক জুইত পেলোৱা হওক। তেওঁলোক পুনৰাই উঠিব নোৱাৰাকৈ গভীৰ গাঁতত পেলোৱা হওক। নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা। অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে স্বীকাৰ কৰিব। মই জানো জিহুৱাই দৰিদ্ৰৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব। ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব, ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।